Oreo.
Saya lo lupa oli aja kali. Tenai ni dah rumut naik ni.
মই গটা হেদিনা হেপিনে গৈছিলো শুনকচোন আপোনাৰ তাতে সৰু এটা লৰা থাকে নেকি
থাকে
থাকে শুন আকৌ আপোনাৰ গৰ্ডৰ আগত আছিলে তাৰপিছত সুধিছো বৰ্তা ইয়াতে থাকে না কৈছে অ
অ
সৰু লৰা মানে হব অলপ
নাই নাই তাৰ এটা যে ভনীয়েক এজনী আছে তাৰ এটা ভনীয়েক এজনী আছে সেই লৰাটো সৰু আমাৰ তলতে থাকে অ এই ভাৰতীয় মানুহ যে তাই সুধিছিলি কিয় ফটোজকে দোকান হেৰিখন খুলি পেলাই ওপৰলৈ উঠি আহিব পাৰিলেহেঁতেন নহয়
নহয় বৰ্তা ৰাতিয়ে হৈছিলে মানে
ৰাতি হল কি হল
সাতটামান বাজিছিলে
বাজিলে কি হল সাতটা বাজিলে কি ডাঙৰ কথা ফটোজকে উঠি আহিব পাৰিলেহেঁতেন কি বেয়া দেখি তাতেতো হেৰি আছিলে আমাৰ পেটলিক কৰিলে হলে পেটলি লৈ আহিলে তোক পেটলি কি নাম পেটলি মানে আমাৰ এজনী শিল্পী 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 চিন্না তাই লৈ আহিব তাই পেটলি তাতে বাইদেউ বুলি ক'লে হল বাইদেউ নীলিম মহন্তক মই ফোন কৰিছো নীলিম মহন্ত জানা নীলিম
নাজানো
এই তাক পুলিচে যে ধৰিছিলে যে মিউৰেল অঁকাৰ কাৰণে ৰাস্তাৰ কাষত যে ৰাস্তাৰ কাষত যে ডাঙৰ ডাঙৰ বোৰ্ড বিলাকত যে বেয়া বেয়া কথা লিখি দিয়ে যে আপুনি আপোনালোকে ডেম নবনাব আৰু নকৰিব এতিয়া মই নীলিম মহন্তৰ হতুৱাই পৃথিৱীখন সমতল ক্ষেত্ৰ আৰু এইবিলাক উল্টা পল্টা লিখাম সি 2,75,000 টকা বিচাৰিছে
হয় নেকি ইমান বিচাৰি আপোনাক বিচাৰিছে
মই কৈছো মোৰ জেগাটো কৈছো মই কৈছো মই 40,000 টকা দিম সুন্দৰকে সত্য কথাটো যদি লিখি লয় পৃথিৱীখন গোলক নহয় আৰু পইচা চিলভাৰ ইজ মানি সেই মেছেজটো যদি ধুনীয়াকে মিউৰেল বনাই আঁকি দিব পাৰে আমাৰতো ডাঙৰ ৱাল আছে আছে নাই তেতিয়াহ'লে এই মন্টুৱে কৰিছে মন্টুৱে চাবিচোন আমাৰ সেইটো কি নিউ লুক একাডেমীত সিহঁতে কৰিছে আজি কৰিছে আজি শেষ হোৱা নাই এতিয়া কামটো সি দুই পিনেদি লগাইছে মস্ত ডাঙৰ ৱালত আঁকিছে পেইণ্টিং কৰিছে তেতিয়াহ'লে মই নীলিম মহন্তক কৈছো নীলিম মহন্ত তুমি যদি আহি মোৰ কামটো কৰি দিয়া মই পইচা দিম কিন্তু তোমাৰ ইমান বেছি পইচা দিব নোৱাৰো 250 টকাকে বিচাৰিছে প্ৰতি স্কুৱাৰ ফিট প্ৰতি এক স্কুৱাৰ ফিটত 250 টকাকে
আপোনাৰ পৰা যদি এতিয়া পইচা লৈ গুচি যায় আপুনি কি কৰিব
পইচানো কি পাল ফালতু এতিয়া এইটো কি পেপাৰৰ পইচা বা জ্বলাই আছো নহয় ধূপ ধাপ জ্বলাই তাৰপিছত চকুৰ আগত জ্বলাই আছো নহয় ধাপ ধূপ গতিকে তাক সেইখিনি দি দিলে হৈ গল দি কৰি দিয়ক মই অডিঅটো দীপশিখা যদি মহাবিদ্যালয় হৈ গৈছে তাই তাই একেবাৰে মানে মদ চদ খাই তু হৈ থাকে তাই
আপুনি গম পালে
এ দীপশিখা মদ আহি হয় তামাম মদ খাই তাই
আপুনি
আসাম ইঞ্জিনিয়াৰিং কলেজৰ 7 নম্বৰ হোষ্টেলত তাই হেৰি এইটো কি কি নাম তাৰ হেৰিৰ লগত সেইদিনা ৰাতি তাৰ ৰুমতে সোমাই শুই থাকিলে গোটেই ৰাতিটো।
হয় নেকি?
এইটো কি তাৰ নামটো আছিলে কি শৰ্মা, শৰ্মা কি শৰ্মা আছিলে তাৰ বামুণৰ পোৱালি, তাৰ লগতে শুই থাকিলে সেইদিনা। পিছদিনা পইচা নাই, তাই পইচা নাই, পঞ্চাশ টকা দিবলৈ পইচা নাই, ভাড়া দিবলৈ পইচা নাই, বিপ্লৱে পইচাটো দি পেলাই তাইক পঠাই দিছে তাৰ পৰা।
হয় নেকি?
চব জানো, চব সকলো জানো, এইবিলাক চব জঘন্য হৈ গৈছে। মই এইবিলাক ঠিক কৰিব লাগিব নহয়, মই বহুত ঠিক কৰিব লগা আছে, এখন বহুত ঠিক কৰিব লগা আছে, মই চব ঠিক কৰিম।
ঠিকে ঠিকে আছে,
চিন্তা নকৰ।
যা
আহো দে,
দিয়ক,
বাই
বাই বাই।